قالوا أجئتنا لنعبد الله وحده ونذر ما كان يعبد آباؤنا فأتنا بما تعدنا إن كنت من الصادقين.
কিয়তে কলে তুমি আমার ওসরলৈ এই উদ্দেশ্যত আহিছে নেকি যে আমি যাতে কেবল এক আল্লাহৰ ইবাদত কৰো আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰক এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে সেই শাস্তিটোক লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা।